আকাশবাণী গুৱাহাটী এতিয়া নিবেদন কৰা হৈছে আজি দিনৰ 11 বজাত প্ৰচাৰিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ অসমীয়া ৰূপান্তৰ।
মোৰ প্ৰিয় দেশবাসী, আপোনালোক আটাইকে মোৰ সহস্ৰ নমস্কাৰ। আজি বিশ্বৰ সমূহ খ্ৰীষ্টান ধৰ্মী লোকে ইষ্টাৰ উৎসৱ পালন কৰি আছে। মই আটাইকে ইষ্টাৰৰ শুভকামনা জনালোঁ। যুৱ বন্ধুসকল, আপোনালোক নিশ্চয় এতিয়া পৰীক্ষালৈ ব্যস্ত হৈ আছে। কিছুমানে নিশ্চয় পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিলে। এফালে পৰীক্ষা, আনফালে T20 ৱৰ্ল্ড কাপ ক্ৰিকেট, এই দুটাৰ মাজত কিছুমান বিবুধিটো পৰিব পাৰে। আজি নিশ্চয় আপোনালোকে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ খেলৰ কথা ভাবি আছে। যোৱা কেইদিনত ভাৰতে পাকিস্তান আৰু বাংলাদেশৰ বিৰুদ্ধে উৎকৃষ্ট খেল প্ৰদৰ্শন কৰিছে। আজি খেলিবলগীয়া ভাৰত আৰু অষ্ট্ৰেলিয়া দলৰ খেলুৱৈসকলক মই শুভকামনা যাচিছো। আমাৰ জনসংখ্যাৰ 65% যুৱক আৰু এই সকলোৱে খেলত মগ্ন হৈ আছে, এই কথাটো মানি ল'ব নোৱাৰি। খেলতো এটি নতুন বিপ্লৱনাৰ সময় এয়া, আৰু আমি লক্ষ্য কৰি আছো যে ভাৰতত ক্ৰিকেটৰ দৰে ফুটবল, হকী, টেনিছ, কাবাডী আদি খেলৰো একোটি পৰিৱেশ সৃষ্টি হ'বলৈ ধৰিছে। মই আজি সমূহ যুৱকক আৰু এটি সুসংবাদ দিয়াৰ লগে লগে কিছু আকাংক্ষাৰ কথাও ক'ম। আপোনালোকে নিশ্চয় জানে যে অহা বছৰ অৰ্থাৎ 1917 চনত ভাৰতে 17 বছৰৰ তলৰ খেলুৱৈৰ ফিফা বিশ্বকাপ ফুটবলৰ আয়োজন কৰিছে। বিশ্বৰ 24টি দলে খেলিবলৈ ভাৰতলৈ আহিব। 1951-1962 এছিয়ান গেমছত ভাৰতে স্বৰ্ণপদক অৰ্জন কৰিছিল আৰু 1956 চনত অলিম্পিকত ভাৰত আছিল চতুৰ্থ স্থানত। কিন্তু দুৰ্ভাগ্যৰ কথা, বিগত কেইটামান দশকত আমি পিছ পৰি গৈছো, পিছলি পৰি গৈ আছো। আজি ফিফাত আমাৰ ৰেংকিং ইমান তললৈ গৈছে যে তাক ক'বলৈ মোৰ হাঁহে নুকুলায়। আৰু আনফালে মই লক্ষ্য কৰি আছো যে এতিয়া ফুটবলৰ প্ৰতি ভাৰতীয় যুৱকৰ আগ্ৰহ বৃদ্ধি পাইছে। EPLই হওক, স্পেনিছ লীগেই হওক বা ইণ্ডিয়ান ছুপাৰ লীগৰ মেটছেই হওক, এইবোৰৰ খবৰ ল'বলৈ, টেলিভিজন চাবলৈ আজিৰ যুৱ সমাজে সময় উলিয়াই লৈছে। এই কথাৰ অৰ্থ এয়েই যে খেলৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। কিন্তু এতিয়া যেতিয়া ইমান ডাঙৰ সুযোগ এটি আহি ভাৰতত উপস্থিত হৈছেহি, আমি জানো অকল গৃহস্থ হৈয়ে থাকি আমাৰ দায়িত্ব পালন কৰিম। এই সম্পূৰ্ণ বছৰটি আমি ফুটবল, ফুটবল আৰু ফুটবলৰ পৰিৱেশ কৰি গঢ়ি তুলিম। স্কুলত, কলেজত, ভাৰতৰ সমগ্ৰ চুকে কোণে আমাৰ যুৱ সমাজ, ছাত্ৰ ছাত্ৰী ঘামেৰে তলবলাই থাকিব। চতুৰ্দিশে ফুটবল খেল হ'ব। এইবোৰ কৰিলেহে আমি গৃহস্থ হোৱাৰ আনন্দ উপভোগ কৰিব পাৰিম। এইবাবেই আমাৰ সকলোৰে চেষ্টা হ'ব লাগে যে ভাৰতৰ গাঁৱে ভূঞে চুকে কোণে ফুটবল সোমাই পৰক। 2017 ফিফা U17 বিশ্বকাপ এনে এটি সুযোগ। এই এটা বছৰতেই আমি চাৰিও দিশৰ যুৱকৰ মনত ফুটবলৰ এটি উৎসাহ, এটি নতুন উদ্যম সুমুৱাই দিব পাৰিম। এই খেল আয়োজনৰ পৰা এটি বিশেষ লাভ হ'ব। আমাৰ ইয়াত খেলৰ আন্তঃগাঁথনিৰ সৃষ্টি হ'ব, খেলৰ বাবে প্ৰয়োজনীয় সা সুবিধাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। আমাৰ ভাৰতৰ প্ৰতিজন যুৱক খেলৰ সৈতে জড়িত হৈ পৰিলেহে মই আনন্দিত হ'ব পাৰিম। বন্ধুসকল, আপোনালোকৰ পৰা মই আৰু এটি পৰামৰ্শ বিচাৰোঁ। 2017 চনৰ এই আতিথ্য কেনে হ'ব, এই সুযোগ কেনে হ'ব, গোটেই বছৰজুৰি ফুটবলত আমাৰ গতি লাভৰ বাবে কেনেধৰণৰ কাৰ্যসূচী আমি হাতত ল'ম, প্ৰচাৰেই বা কেনে হোৱা উচিত, সা সুবিধাসমূহ কেনেদৰে আৰু অধিক বিকশাই তুলিম, এই ফিফা U17 বিশ্বকাপ ফুটবলৰ জৰিয়তে আমি ভাৰতৰ যুৱ সমাজক কেনেদৰে আকৰ্ষিত কৰিম, চৰকাৰ, শিক্ষানুষ্ঠান, শিক্ষা প্ৰতিষ্ঠান, অন্যান্য সামাজিক সংগঠনসমূহক কেনেকৈনো ক্ৰীড়াৰ সৈতে অধিক জড়িত কৰিব পৰা যায়, ক্ৰিকেটৰ ক্ষেত্ৰত দেখাৰ দৰে অন্যান্য ক্ৰীড়াসমূহৰ প্ৰতি কিদৰে আকৰ্ষণ বঢ়াই তুলিব পৰা যায়, ইত্যাদি ইত্যাদি। ফুটবল হৈছে এটা সুযোগ। আপোনালোকে মোক পৰামৰ্শ দিয়ক। বিশ্ব স্তৰত ভাৰতৰ মান উন্নীত কৰিবলৈ ই এটা সুযোগ আনি দিছে বুলি মই বিশ্বাস কৰোঁ। ভাৰতৰ যুৱশক্তিক এটা নতুন পৰিচয় দিয়াৰ সুযোগ এয়া। খেলত কোনে কি পালে, কি হেৰুৱালে, সেয়া ডাঙৰ কথা নহয়। এই প্ৰতিযোগিতাত প্ৰস্তুতিৰ দ্বাৰা আমি আমাৰ শক্তি আৰু দেশৰ মান বিকশাই তুলিবলৈ সক্ষম হ'ম বুলি মই বিশ্বাস কৰোঁ। আপোনালোকে মোৰ নৰেন্দ্ৰ মোদী এপত নিজৰ নিজৰ পৰামৰ্শ দিব পাৰিবনে বাৰু? লগ' কেনে হোৱা উচিত, শ্লোগান কি হ'ব লাগে, ভাৰতত প্ৰচাৰৰ বাবে কি কি ব্যৱস্থা লোৱা উচিত, ক্ৰীড়া শীৰ্ষক গীতটি কেনে হ'ব লাগে, স্মৃতিগ্ৰন্থৰ বাবে কি কি কৰা উচিত, এই বিষয়ে আপোনালোকে ভাবক। মই বিচাৰোঁ আমাৰ প্ৰতিগৰাকী নৱপ্ৰজন্মৰ ব্যক্তি 2017 চনত 17 বছৰৰ অনূৰ্ধৰ ফিফা কাপ ফুটবলৰ একোজন ব্ৰেণ্ড এম্বেচাডৰ হওক, আপুনিও ইয়াত ভাগ লওক আৰু ভাৰতৰ মান বঢ়াওক। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বন্ধৰ দিনবোৰত আপোনালোকে নিশ্চয় ফুৰিবলৈ যোৱাৰ কথা ভাবে। বহু কম লোকহে বিদেশলৈ যায়, বেছিভাগ লোকেই নিজৰ নিজৰ ৰাজ্যত 5 দিন 7 দিনৰ বাবে ক'ৰবালৈ ফুৰিবলৈ যায়, কোনো কোনোৱে নিজৰ ৰাজ্যৰ বাহিৰলৈ যায়। ইয়াৰ আগৰ বাৰু আপোনালোকক অনুৰোধ জনাইছিলোঁ যে আপোনালোক যলৈকে যায় তাৰ পৰা ফটো আপলোড কৰিব, আৰু মই দেখিছোঁ যে যি কাম পৰ্যটন বিভাগে কৰিব নোৱাৰে, যি কাম আমাৰ সাংস্কৃতিক বিভাগে কৰিব নোৱাৰে, যি কাম ৰাজ্য চৰকাৰসমূহে ভাৰত চৰকাৰে কৰিব নোৱাৰে, সেই কাম দেশৰ কোটি কোটি এনে প্ৰৱাসী লোকে কৰি দেখুৱাইছিল, এনে কিছুমান ঠাইৰ ফটো আপলোড কৰিছিল যে দেখি সঁচাকৈয়ে আনন্দ লাগিছিল। এই কামটোক আমি আগবঢ়াই নিব লাগিব। এইবাৰো একেটা কামকে কৰক, কিন্তু এইবাৰ ফটোৰ লগতে কিছু কথাও লিখক, কেৱল ফটো নহয়, আপোনাৰ সৃজনশীল প্ৰবৃত্তিক প্ৰকাশ কৰক। আৰু নতুন ঠাইলৈ গ'লে, নতুন ঠাই দেখিলে বহু কথাই শিকিব পাৰি, যিবোৰ কথা আমি শ্ৰেণীকোঠাত শিকিব নোৱাৰোঁ, যি কথা আমি পৰিয়ালৰ পৰাও বন্ধু বান্ধৱৰ পৰাও শিকিব নোৱাৰোঁ। ভ্ৰমণৰ যোগেদি কেতিয়াবা আমি অধিক কথা শিকিব পাৰোঁ আৰু নতুন ঠাইত নতুন অনুভৱ কৰিব পাৰোঁ। বিভিন্ন লোক, ভাষা, খাদ্যাভ্যাস, সেই ঠাইৰ জীৱন নিৰ্বাহৰ লেখীয়া কিমান যে নতুন বস্তু আমি দেখিবলৈ পাওঁ। আৰু কোনোবাই কৈছে, ভালদৰে নিৰীক্ষণ নকৰা এগৰাকী পৰ্যটক পাখিবিহীন চৰাইৰ দৰে। দৰ্শন লাভৰ যদি ইচ্ছা আছে তেন্তে দৃষ্টিও প্ৰখৰ কৰক। ভাৰতবৰ্ষ বিচিত্ৰতাৰে ভৰপূৰ। এবাৰ ভ্ৰমণৰ বাবে ওলাই গ'লে গোটেই জীৱন চায়েই থাকিব, কেতিয়াও মনটো ভৰি নপৰিব। আৰু মইতো সৌভাগ্যৱান, মই ভ্ৰমণৰ বহুতো সুবিধা লাভ কৰিছোঁ। যেতিয়া মই মুখ্যমন্ত্ৰী নাছিলোঁ, প্ৰধানমন্ত্ৰী নাছিলোঁ আৰু আপোনালোকৰ দৰে কম বয়সীয়া আছিলোঁ, মই বহুত ভ্ৰমণ কৰিলোঁ। বোধহয় ভাৰতৰ এনে এখন জিলা নাই যলৈ যোৱাৰ মই সুবিধা লাভ কৰা নাই। জীৱনটোক সুন্দৰকৈ সজোৱাত ভ্ৰমণৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে, আৰু এতিয়া ভাৰতৰ যুৱচামৰ মাজত ভ্ৰমণৰ ইচ্ছা বাঢ়ি গৈ আছে, জিজ্ঞাসা বাঢ়ি গৈ আছে। তথাকথিত একঘেয়ে আগতে জনা শুনা পথেৰে গুচি নগৈ তেওঁলোকে কিবা এটা নতুন কৰিবলৈ বিচাৰে, নতুন চাবলৈ বিচাৰে। মই ইয়াক এটা ভাল লক্ষণ বুলি গণ্য কৰোঁ। আমাৰ যুৱচাম সাহসী হওক, যি ঠাইত কেতিয়াও কাৰো ভৰিৰ খোজ পৰা নাই সেই ঠাইত খোজ পেলাবলৈ মন থাকিব লাগে। মই কোল ইণ্ডিয়াক বিশেষভাৱে ধন্যবাদ জনাবলৈ বিচাৰোঁ। নাগপুৰৰ ৱেষ্টাৰ্ণ কোলফিল্ড লিমিটেডৰ ওচৰৰ চাবনেৰত কয়লা খনি আছে। সেইটো কয়লা খনিত তেওঁলোকে ইক' ফ্ৰেণ্ডলি মাইন টুৰিজিম চাৰ্কুইটৰ দিহা কৰিছে। সাধাৰণতে আমাৰ মনত ভাব হয় যে কোল মাইন্স মানে দূৰতে থাকিব লাগে। সেই ঠাইৰ মানুহৰ ছবি যেতিয়া আমি দেখোঁ, আমাৰ এনে লাগে যে তালৈ যাবলগীয়া কিনো আছে। আৰু আমাৰ মাজত এটা প্ৰবাদ আছেই যে কয়লাত হাত ক'লা, সেয়েহে মানুহ দূৰতে পলায়। কিন্তু সেই কোল মাইন্সক পৰ্যটনস্থলীলৈ পৰিৱৰ্তন কৰা, আৰু মই সুখী যে এয়া আৰম্ভণিহে, আৰু এতিয়ালৈকে প্ৰায় 10,000 লোকে নাগপুৰৰ ওচৰৰ সেই চানবাৰ গাঁৱৰ ইক' ফ্ৰেণ্ডলি মাইন টুৰিজিম ভ্ৰমণ কৰিছে। ইয়ে কিবা এটা নতুন দেখাৰ সুবিধা প্ৰদান কৰে। মই আশা কৰোঁ এই ছুটীৰ দিনবিলাকত যদি প্ৰবাসলৈ যায় তেতিয়াহ'লে স্বচ্ছতাৰ দিশত আপুনিও অৰিহণা আগবঢ়াব পাৰে, নহয় জানো? আজিকালি এটা কথা খুবেই দৃষ্টিগোচৰ হৈছে, যদিও বা সেয়া অতি কম মাত্ৰাতেই নহওক কিয়, এতিয়াও আলোচনা কৰা হৈ থাকে। কথাটো হৈছে এটা জাগৰণ আহিছে সমাজলৈ। পৰ্যটনথলীসমূহত মানুহে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ চেষ্টা কৰিছে, পৰ্যটকসকলেও কৰিছে, পৰ্যটনস্থলৰ আশে পাশে বসবাস কৰাসকলেও সহযোগ কৰিছে। হয়তো বৈজ্ঞানিকভাৱে বা বিজ্ঞানসন্মতভাৱে কামটো হোৱা নাই, কিন্তু কৰিতো আছে। এজন পৰ্যটক হিচাপে আপোনাৰ লক্ষ্যস্থানত স্বচ্ছতাৰ ক্ষেত্ৰত আপোনাৰো কৰণীয় আছে। মোৰ বিশ্বাস যে আমাৰ যুৱ সমাজে মোক এই ক্ষেত্ৰত সহায় কৰিবলৈ নিশ্চয় আগবাঢ়ি আহিব। এই কথা সত্য যে পৰ্যটন হৈছে এনে এটি ক্ষেত্ৰ য'ত আটাইতকৈ বেছি নিয়োগৰ সুবিধা থাকে, দৰিদ্ৰৰো দৰিদ্ৰজনে উপাৰ্জন কৰাৰ সুযোগ পায়। আৰু দৰিদ্ৰ পৰ্যটক এজনো যেতিয়া যায় তেতিয়া তেওঁতো খুব কমকৈ হ'লেও খৰচ কৰিবলৈ বাধ্য হয়। অৱশ্যে ধনী পৰ্যটকৰ কথা সুকীয়া, তেওঁতো খৰচ কৰিবই। বিশ্বৰ তুলনাত ভাৰতৰ পৰ্যটন বহুতো পিছ পৰি আছে। এতিয়া আমাৰ 125 কোটি জনগণে সংকল্প ল'ব লাগে যে আমি পৰ্যটনৰ ক্ষেত্ৰত আমাৰ দেশক আগুৱাই লৈ যাম, বিশ্বক আকৰ্ষিত কৰিম। বিশ্বৰ বৃহৎ সংখ্যক পৰ্যটকক আমাৰ দেশলৈ যদি আমি আনিব পাৰোঁ, তেন্তে আমাৰ কোটি কোটি নতুন পুৰুষৰ স্বাৱলম্বন নিশ্চিত কৰিব পাৰোঁ। হওক চৰকাৰেই হওক, অনুষ্ঠান প্ৰতিষ্ঠানেই হওক, সমাজেই হওক, নাগৰিকেই হওক, আমি সকলোৱে মিলি কাম কৰাৰ সময় এয়া। আহক আমি সকলোৱেই প্ৰয়াস কৰোঁ। মোৰ যুৱ বন্ধুসকল, অৱকাশ বা অৱসৰৰ সময়খিনি অযথা ব্যতীত হৈ যোৱা কথাটো মই ভাল নেপাওঁ। আপোনাসবে এই কথাটো ভাবকচোন, আপোনালোকে আপোনাসবৰ অৱকাশৰ সময়খিনি এনেই পাৰ হৈ যাবলৈ দিবনে বাৰু? আপোনাসবে ভাবিব পৰাকৈ এটা কথা উল্লেখ কৰিব খুজিছোঁ, অৱকাশৰ সময়ত আপোনালোকে নিজৰ ব্যক্তিত্বত নতুন কিবা এটা সংলগ্ন কৰিবলৈ নিবিচাৰে জানো। যদি আপুনি সাঁতুৰিব নাজানে তেন্তে এনে সময়তে শিকি ল'ব পাৰে, চাইকেল চলাব নাজানিলে শিকি ল'ব পাৰে, নহয় জানো? মই আজি 2 আঙুলিৰে কম্পিউটাৰত টাইপ কৰি থাকোঁ, টাইপিংটো দেখোন ভালদৰে শিকি ল'ব পাৰোঁ। আমাৰ ব্যক্তিত্ব বিকাশত আমি বহুতো কৌশল যোগ দিব পাৰোঁ, আমি দেখোন সেইবোৰ আয়ত্ত কৰিব পাৰোঁ। আমাৰ অক্ষমতাবিলাকৰ কিছুমান আমি কিয় দূৰ কৰিব নোৱাৰোঁ? আমি নিজৰ সক্ষমতাৰ পৰিধি বঢ়াই কিয় তুলিব নোৱাৰোঁ? আৰু আপুনি চাব যে এইবিলাকৰ কাৰণে এনে নহয় যে কোনো এটা বিশেষ শ্ৰেণীকোঠাৰ প্ৰয়োজন, প্ৰশিক্ষণৰ প্ৰয়োজন, ডাঙৰ বাজেট লাগিব। আপুনি নিজৰ ওচৰে পাজৰে, ধৰি লওক আপুনি ৱেষ্টৰ পৰাই বেষ্ট তৈয়াৰ কৰিব, কিবা এটা দেখিলে আৰু তাৰ পৰাই ভাল কিবা এটা তৈয়াৰ কৰিবলৈ আৰম্ভ কৰি দিলে চাব আপুনি আনন্দ লাভ কৰিছে। সন্ধিয়া হোৱালৈকে দেখিব এই জাবৰ জোথৰৰ পৰা আপুনি কি সাজি উলিয়ালে। আপোনাৰ চিত্ৰশিল্পত ৰাপ আছে কিন্তু ভালদৰে নাজানে, আৰে আৰম্ভ কৰি দিয়ক না, শিকি যাব। আপুনি বন্ধৰ সময়খিনি নিজৰ ব্যক্তিত্ব বিকাশৰ বাবে, কিবা এটা নতুন কৌশল শিকাৰ বাবে প্ৰয়োগ কৰকচোন। এনেধৰণৰ অসংখ্য ক্ষেত্ৰও হ'ব পাৰে, এনে নহয় যে মই সেয়া আপোনালোকক হিচাপ কৰি দিম বা হিচাপ কৰি দিয়া ক্ষেত্ৰকেইটাহে হ'ব লাগে। আৰু ইয়াৰ পৰা আপোনাৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাস ইমান বৃদ্ধি হ'ব, ইমান বিকাশ হ'ব, চাওকচোন এবাৰ। আৰু যেতিয়া বন্ধৰ পাছত আপুনি বিদ্যালয়লৈ যাব, মহাবিদ্যালয়লৈ যাব আৰু নিজৰ লগৰবিলাকক ক'ব যে মই বন্ধৰ দিনকেইটাত এইটো নতুন শিকিলোঁ, আৰু যদি আপোনাৰ বন্ধুজনে শিকা নাই তেতিয়া তেওঁ ভাবিব, আৰে মোৰতো বন্ধটো এনেই গ'ল, তুমি বৰ ওস্তাদ হে বন্ধু, কিবা এটা শিকি আহিলা। সাধাৰণতে বন্ধুসকলে এনে কথাই আলোচনা কৰিব। মোৰ বিশ্বাস যে আপোনালোকে নিশ্চয় কৰিব আৰু মোক জনাব আপোনালোকে কি শিকিলে, জনাবনে? এইবাৰৰ মন কী বাতত মাই গভলৈ কেইবাটাও পৰামৰ্শ আহিছিল।
মোৰ নাম অভি চতুৰ্বেদী, নমস্কাৰ। প্ৰধানমন্ত্ৰী মহোদয়, আপুনি যোৱাবাৰৰ গৰম বন্ধৰ সময়ত কৈছিল চৰাইবোৰৰো গৰম লাগে, সেয়ে আমি একোটা পাত্ৰত পানী ভৰাই বেলকনি নহলে ছাদত এনে পাত্ৰ ৰাখি থ'ব লাগে য'ৰ পৰা চৰাইয়ে পানী খাব পাৰে। মই এই কামটো কৰিলোঁ, ই মোক বৰ আনন্দ দিলে। এই সুযোগতে মোৰ বহুবোৰ চৰাইৰ সৈতে বন্ধুত্বও স্থাপিত হ'ল। মই আপোনাক অনুৰোধ কৰিছোঁ যাতে মন কী বাত অনুষ্ঠানটিত এই সম্পৰ্কে পুনৰাই উল্লেখ কৰে, ধন্যবাদ।
মোৰ প্ৰিয় দেশবাসী, মই অভি চতুৰ্বেদী নামৰ ল'ৰাটিক মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিব খুজিছোঁ। তেওঁ মোলৈ এই ফোনটি কৰি এটা ভাল কামৰ কথা মনত পেলাই দিলে। আগৰবাৰৰ কথা মোৰ মনত আছে, মই কৈছিলোঁ গৰমৰ দিনবোৰত চৰাইৰ বাবে নিজ নিজ ঘৰৰ বাহিৰত মাটিৰ পাত্ৰত পানী থৈ দিয়াৰ কথা। অভিয়ে মোক ক'লে তেওঁ গোটেই বছৰ এই কামটো কৰিলে, ইয়াৰ দ্বাৰা বহুতো চৰাইৰ সৈতে তেওঁৰ বন্ধুত্ব স্থাপন হ'ল। হিন্দী ভাষাৰ মহান কবি মহাশ্বেতা বাৰ্মাই চৰাই বৰ ভাল পাইছিল। তেওঁ নিজৰ কবিতাত লিখিছিল, তোমাক দূৰলৈ যাবলৈ নিদিওঁ, মই চোতাল ভৰাই থ'ম তোমাৰ খাদ্যেৰে, পাত্ৰ পূৰাই থ'ম মিঠা মিঠা শীতল জলেৰে পক্ষী। আহক মহাদেৱী মহোদয়াৰ এই কাম আমিও কৰোঁ। মই অভিক পুনৰ অভিনন্দন জনাইছো আৰু মোক এই সুন্দৰ কথাটি মনত পেলাই দিয়াৰ বাবে কৃতজ্ঞতাও যাচিছো। মহীশূৰৰ শিল্পা ফুকে তেওঁ এটা অত্যন্ত সংবেদনশীল বিষয় সম্পৰ্কে কৈছে। তেওঁ কৈছে, আমাৰ ঘৰৰ কাষলৈ গাখীৰৰ গোৱাল, বাতৰি কাকতৰ হকাৰ আৰু পিয়ন আহে। কেতিয়াবা কোনোবা বাচন বৰ্তন বেচোতা, কেতিয়াবা কাপোৰ বেচোতাজনো আমাৰ ঘৰৰ কাষেৰে পাৰ হৈ যায়। আমি বাৰু কেতিয়াবা এনে লোকসকলক গৰমৰ দিনবোৰত এগিলাচ পানী যাচিছোনে, এগিলাচ পানী খাব নেকি বুলি সুধিছোনে? শিল্পা, মই আপোনাৰ ওচৰত কৃতজ্ঞ যে এটা বহুত সংবেদনশীল বিষয় আপুনি একেবাৰে সৰল উপায়েৰে উত্থাপন কৰিলে। এয়া একেবাৰে সঁচা। কথাটো সৰু হ'ব পাৰে, কিন্তু গৰমৰ মাজত এজন পিয়ন আমাৰ ঘৰৰ কাষলৈ আহিলে আৰু আমি তেওঁক পানী এগিলাচ আগবঢ়াই দিলোঁ, তেওঁৰ কিমান ভাল লাগিব! যি কি নহওক, আমাৰ দেশত এই স্বভাৱ আছে। কিন্তু শিল্পা, মই কৃতজ্ঞ আপুনি এনেবোৰ কাৰ্য পৰ্যবেক্ষণ কৰাৰ বাবে। আৰু মোৰ প্ৰিয় কৃষক ভাই ভনীসকল, ডিজিটেল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া আপোনালোকে নিশ্চয় বহুত শুনিলে। কিছুমানৰ ধাৰণা ডিজিটেল ইণ্ডিয়া চহৰাঞ্চলৰ যুৱক যুৱতীসকলৰ নিজস্ব জগত। আচলতে নহয়। আপোনালোক শুনি সুখী হ'ব যে আপোনালোকৰ সেৱাৰ বাবে কিষাণ সুবিধা নামৰ এটা এপ প্ৰস্তুত কৰা হৈছে। এই কিষাণ সুবিধা এপৰ জৰিয়তে যদি আপুনি মোবাইল ফোনত ডাউনলোড কৰে, তেনেহ'লে কৃষি সম্পৰ্কীয়, বতৰ সম্পৰ্কীয় বহুত তথ্য আপোনাৰ হাতৰ মুঠিতেই উপলব্ধ হ'ব। বজাৰৰ অৱস্থা কেনে, বেপাৰ বাণিজ্যৰ অৱস্থা কেনেধৰণৰ, এই সময়ত ভাল শস্যৰ বজাৰ দৰ কেনে, কোনবোৰ ঔষধ উপযুক্ত, এনেধৰণৰ বহুবোৰ বিষয় এই মোবাইল এপযোগে আপুনি জানিব পাৰিব। কেৱল এয়াই নহয়, ইয়াত এনে এটা বুটাম আছে যি আপোনাক পোনে পোনে কৃষি বিজ্ঞানীৰ সৈতে, বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰাত সহায় কৰিব। আপুনি আপোনাৰ প্ৰশ্ন উত্থাপন কৰিব, তেতিয়া তেওঁলোকে উত্তৰ দিব, আপোনাক বুজাই দিব। মই আশা কৰিছো মোৰ কৃষক ভাই ভনীসকলে নিজৰ নিজৰ মোবাইল ফোনত কিষাণ সুবিধা এপ নিশ্চয় ডাউনলোড কৰিব। চেষ্টা কৰকচোন, ইয়াৰ পৰা সঁচাকৈয়ে আপোনাৰ কিবা কাম হয় নে নহয় চাওক, আৰু যদি কিছু অভাৱ অনুভৱ কৰে মোক অভিযোগ কৰিব পাৰিব। মোৰ কৃষক ভাই ভনীসকল, আনৰ বাবে গৰম ছুটীৰ এক সুযোগ, কিন্তু কৃষকসকলৰ বাবে এয়া দেহৰ ঘাম মাটিত পেলোৱাৰ সময়। তেওঁলোকে বাৰিষাৰ বাবে অপেক্ষা কৰে আৰু এই অপেক্ষাৰ পূৰ্বে নিজ নিজ কৃষিক্ষেত্ৰ তৈয়াৰ কৰিবৰ বাবে একান্ত মনে আত্মনিয়োগ কৰে, যাতে বাৰিষাৰ পানীৰ এটা টোপালো নষ্ট হ'ব নোৱাৰে। কৃষকসকলৰ বাবে খেতিৰ বতৰ আৰম্ভ হোৱাৰ আগৰ এই সময়ছোৱা বৰ গুৰুত্বপূৰ্ণ। কিন্তু আমি দেশবাসীসকলেও চিন্তা কৰিব লাগিব যে পানী অবিহনে কি হ'ব। এই সময়ত নিজৰ পুখুৰী, পানী বৈ অহা পথ, পুখুৰীলৈ পানী বৈ অহাৰ পথ, য'ত জাবৰ আৱৰ্জনা পৰি অথবা বেদখলৰ বাবে পানী সংগ্ৰহ ধীৰে ধীৰে কম হৈ আহিছে, সেই পুৰণি স্থানসমূহ এবাৰ নতুনকৈ খান্দি পৰিষ্কাৰ কৰি আৰু অধিক পানী সংগ্ৰহৰ ব্যৱস্থা আমি কৰিব পাৰোঁনে? যিমানে পানী আমি ৰাহি কৰিম, প্ৰথমবাৰ বৰষুণ হওঁতেও যদি আমি পানী ৰাহি কৰিলোঁ, পুখুৰীত পানীৰে পূৰ্ণ হৈ গ'ল, নদী খাল আদিও পানীৰে পূৰ্ণ হৈ গ'ল, তেতিয়াহ'লে পিছলৈ যদি বৰষুণ কমকৈ হয় তেন্তে আমাৰ ক্ষতি কমকৈ হ'ব। এইবাৰ আপোনালোকে হয়তো দেখিছে যে 500,000 পুখুৰী, খেতিপথাৰৰ সম্পদ পুখুৰীখনৰ ব্যৱস্থা কৰিছোঁ। মনৰেগাৰ যোগেদিও জল সঞ্চয়ৰ বাবে সম্পদ সৃষ্টি কৰাৰ ক্ষেত্ৰত জোৰ দিছোঁ। গাঁৱে গাঁৱে পানী ৰাহি কৰক, অনাগত সময়ত বৰষুণ হ'লে কিদৰে পানী ৰাহি কৰিব সেই কথা ভাবক, গাঁৱৰ পানী গাঁৱতে থাকক এই অভিযান কিদৰে চলাব আপোনালোকে আঁচনি তৈয়াৰ কৰক, চৰকাৰী আঁচনিৰ সৈতে জড়িত হওক, যাতে এনে এক গণ আন্দোলন গঢ়ি তোলক যাৰ যোগেদি পানীৰ গুৰুত্ব বুজি পাওক আৰু পানী সঞ্চয়ৰ ক্ষেত্ৰত সকলো জড়িত হৈ পৰক। দেশত এনে বহু গাঁও আছে, এনে বহু প্ৰগতিশীল খেতিয়ক আছে, এনে বহু সজাগ নাগৰিক আছে যিয়ে এই কাম কৰিছে, কিন্তু তৎসত্ত্বেও এতিয়া আৰু অধিক কৰাৰ প্ৰয়োজন আছে। মোৰ কৃষক ভাই ভনীসকল, মই আজি আকৌ এবাৰ ক'ব খুজিছোঁ, কিয়নো কেইদিনমান আগতে ভাৰত চৰকাৰে এক বৃহৎ কৃষক মেলাৰ আয়োজন কৰিছিল আৰু মই দেখিছিলোঁ যে কি কি আধুনিক প্ৰযুক্তি আহিল আৰু কৃষিক্ষেত্ৰত কিমান পৰিৱৰ্তন আহিল, কিন্তু তথাপি এতিয়া তাক আমি খেতিপথাৰলৈ নিব লাগিব। আৰু এতিয়া খেতিয়কসকলেও ক'বলৈ আৰম্ভ কৰিছে যে খেতিপথাৰত সাৰ কমকৈ দিব লাগিব। মই এই কথাৰ আদৰণি জনাইছোঁ। অধিক সাৰৰ অপপ্ৰয়োগে আমাৰ ধৰিত্ৰী আইক ৰোগীয়া কৰিলে, আৰু আমি ধৰিত্ৰী আইৰ পুত্ৰ সন্তান, আমি আমাৰ ধৰিত্ৰী আইক কিদৰে ৰোগীয়া হৈ থকাটো চাই থাকোঁ। ভাল মছলা দিলে আহাৰ কিদৰে সুস্বাদু হৈ পৰে, কিন্তু অতি ভাল মছলাও যদি অত্যাধিক মাত্ৰাত দিয়া হয় তেতিয়া বাৰু সেই আহাৰ খাবলৈ মন যাবনে, সেই আহাৰ খোৱাৰ অনুপযোগী নহ'বনে? এই সাৰৰ কথাটোও একেই। যিমানেই উত্তম সাৰ নহওক কিয়, অত্যাধিক মাত্ৰাত ইয়াৰ ব্যৱহাৰ কৰিলে ই অনিষ্টহে কৰিব। সকলো বস্তুৰ প্ৰয়োগ সঠিক মাত্ৰাত হ'ব লাগে আৰু ইয়াৰ দ্বাৰা খৰচো কম হ'ব, আপোনাৰ পইচাও ৰাহি হ'ব। আৰু আমাৰ মতেই যে কম খৰচ অধিক উৎপাদন, কম বিনিয়োগ অধিক আহৰণ, এই মন্ত্ৰকে সাৰথি কৰি আমি আগবাঢ়িব লাগে আৰু বিজ্ঞানসন্মত পদ্ধতিৰে কৃষিকৰ্মক আগুৱাই নিব লাগে। মই আশা কৰিছো যে বৰষুণৰ বাবে আৰু এক দুই মাহ আছে, গতিকে জল সঞ্চয়ৰ বাবে যিখিনি কাম কৰাটোৰ আৱশ্যক আমি যাতে সম্পূৰ্ণ মনোযোগেৰে কৰোঁ। যিমানেই পানী ৰাহি হ'ব কৃষকৰ সিমানেই বেছি লাভ হ'ব, সিমানেই বেছি জীৱন ৰক্ষা পৰিব। মোৰ মৰমৰ দেশবাসী, 7 এপ্ৰিলৰ দিনটো হৈছে বিশ্ব স্বাস্থ্য দিৱস আৰু এইবাৰ এই দিৱস আমি মধুমেহ প্ৰতিৰোধ কৰোঁ এই বিষয়ে কেন্দ্ৰীভূত কৰা হৈছে। মধুমেহ ৰোগক পৰাভূত কৰক। মধুমেহ ৰোগ এনে এক ৰোগ যিয়ে সকলো ৰোগকে আমন্ত্ৰণ কৰিবলৈ আগ্ৰহী হৈ থাকে। এবাৰ যদি মধুমেহ বা ডায়েবেটিছ হয় তেতিয়াহ'লে তাৰ পিছে পিছে বহু ৰোগে আপোনাৰ শৰীৰত প্ৰৱেশ কৰে। কোৱা যায় যে 2014 চনত ভাৰতত প্ৰায় 6.5 কোটি মধুমেহ ৰোগী আছিল। প্ৰায় 3% লোক মৃত্যুৰ মুখত পৰিছিল এই মধুমেহ ৰোগৰ বাবে। মধুমেহ বা ডায়েবেটিছ ৰোগ 2 প্ৰকাৰৰ, টাইপ 1 আৰু টাইপ 2। টাইপ 1 হৈছে বংশগত, পিতৃ মাতৃৰ ডায়েবেটিছ থাকিলে তেওঁলোকৰ পৰা সেই ৰোগ সন্তানলৈ আহে। টাইপ 2 অভ্যাসৰ কাৰণে, বয়সৰ কাৰণে, মেদবহুলতাৰ কাৰণে হয়। অজানিতা আমি নিজেই এই ৰোগক আমন্ত্ৰণ কৰোঁ। সমগ্ৰ বিশ্বই ডায়েবেটিছ ৰোগক লৈ চিন্তিত, সেইবাবেই 7 এপ্ৰিলৰ দিনা উদযাপন কৰিবলগীয়া বিশ্ব স্বাস্থ্য দিৱসৰ মূল বিষয়বস্তু মধুমেহ ৰোগৰ প্ৰতিৰোধ কৰাটোৱেই লোৱা হৈছে। আমি সকলোৱে জানো আমাৰ জীৱনশৈলীয়েই ইয়াৰ এক প্ৰধান কাৰণ। শাৰীৰিক শ্ৰম আমাৰ কম হৈছে, ঘৰ্মাক্ত দেহৰতো চিনমোকামেই নোহোৱা হৈছে, খেলিবলগীয়া হ'লেও অনলাইন খেলে, অফলাইন একোৱেই নকৰা হৈছে। আমি বাৰু 7 এপ্ৰিলৰ দিনটোৰ পৰা অনুপ্ৰেৰণা লৈ নিজৰ জীৱনতো ডায়েবেটিছ ৰোগক পৰাজিত কৰিবলৈ কিবা কৰিব নোৱাৰোনে? আপোনাৰ যদি যোগৰ প্ৰতি আগ্ৰহ আছে তেন্তে যোগাভ্যাস কৰক, নহ'লে অন্ততঃ দৌৰিবলৈ, খোজকাঢ়িবলৈ যাওক। যদিহে মোৰ দেশৰ সকলো নাগৰিক সুস্থ হয় তেন্তে আমাৰ দেশখনো সুস্বাস্থ্যৱান হৈ পৰিব। মাজে মাজে সংকোচ কৰি আমি নিজৰ স্বাস্থ্য পৰীক্ষা নকৰাওঁ আৰু স্বাস্থ্যৰ যেতিয়া অধিক অৱনতি ঘটে তেতিয়া মনলৈ আহে যে মোৰতো বহু আগৰে পৰাই ডায়েবেটিছ ৰোগ আছিল, পৰীক্ষা কৰিলেনো কি হয়, স্বাস্থ্যৰ পৰীক্ষাটো অন্ততঃ কৰি লওক। এতিয়াতো সকলো সহজতে পোৱা যায়, অতি সহজেই হৈ যায়, আপুনি নিশ্চয় সেই বিষয়ে চিন্তা কৰিব। 24 মাৰ্চৰ দিনটো বিশ্বই টিবি দিৱস ৰূপে পালন কৰিলে। মোৰ সৰুকালত টিবিৰ নাম শুনিলেই মই ভয় খাইছিলোঁ, এনেহে লাগিছিল যেন মৃত্যু আহি উপস্থিত হ'লহি। কিন্তু এতিয়া টিবি বুলিলে আৰু ভয় নাখাওঁ, কিয়নো এতিয়া সকলোৱে জানে যে টিবি নিৰাময় কৰিব পাৰি, অতি সহজতে পাৰি। কিন্তু যেতিয়া টিবি আৰু মৃত্যু একেলগ হৈ পৰে আমি আতংকিত হৈ উঠোঁ। এতিয়া টিবি হ'লে আমি ভয় নকৰোঁ। বিশ্বৰ অন্য দেশৰ তুলনাত আমাৰ ইয়াত টিবি ৰোগীৰ সংখ্যা অধিক। টিবিৰ পৰা মুক্তি পাবলৈ হ'লে সঠিক তথা সম্পূৰ্ণ চিকিৎসাৰ আৱশ্যক। আধাতে চিকিৎসা এৰি দিলে নতুনকৈ সমস্যাই দেখা দিব। টিবি এনে এটা ৰোগ যে ওচৰে পাজৰে থকা লোকসকলেও নিৰ্ণয়াত্মক সুৰত কয় যে যোৱাচোন পৰীক্ষা কৰোৱা, কেনেবাকৈ টিবিওটো হ'ব পাৰে। কাহ হৈ থাকে, জ্বৰ উঠি থাকে, শৰীৰৰ ওজন কমি গৈ থাকে। ওচৰে পাজৰে থকাসকলে যেতিয়াই কয় যে তেওঁ টিবি ৰোগতো ভুগিব পাৰে, ইয়াৰ অৰ্থয়ে যে টিবি এনে এটা ৰোগ যিটো সহজেই ধৰা পেলাব পাৰি। মোৰ প্ৰিয় দেশবাসী, এই ক্ষেত্ৰত বহুতো কাম হৈ আছে। 13,500তকৈ অধিক মাইক্ৰস্কোপী চেণ্টাৰ হৈছে, 4 লাখৰো অধিক ডটছ দিয়া কেন্দ্ৰ আছে, অত্যাধুনিক লেবৰেটৰী আছে য'ত বিনামূলীয়াকৈ পৰীক্ষা কৰা হয়। এবাৰ পৰীক্ষা কৰাওকচোন, ৰোগটোৰ পৰা ৰক্ষা পাওক। কেৱল ৰোগ নিৰ্মূল নোহোৱালৈকে সম্পূৰ্ণৰূপে চিকিৎসা কৰাওক। মোৰ এটাই অনুৰোধ, টিবিয়ে হওক বা ডায়েবেটিছেই হওক, আমি ইয়াক পৰাস্ত কৰা উচিত। ভাৰতবৰ্ষক আমি এই ৰোগ দুটাৰ পৰা মুক্ত কৰা উচিত। কিন্তু এয়া কেৱল চৰকাৰ, ডাক্তৰ, ঔষধেৰেই সমাধান নহয় যেতিয়ালৈকে আপুনি নিজেই সমাধান নকৰে। আৰু সেয়ে আজি মই অনুৰোধ জনাইছো, আহক আমি ডায়েবেটিছক পৰাস্ত কৰোঁ, টিবিৰ পৰা মুক্তি লাভ কৰোঁ। মোৰ প্ৰিয় দেশবাসী, এপ্ৰিল মাহত কেইবাটাও মহত্বপূৰ্ণ দিৱস আছে। বিশেষকৈ 14 এপ্ৰিল ভীমৰাও বাবাচাহেব আম্বেদকাৰৰ জন্মদিৱস। তেওঁৰ 125 বছৰীয়া জয়ন্তী বছৰজুৰি সমগ্ৰ দেশে পালন কৰিলে। এক পঞ্চতীৰ্থ মহু তেওঁৰ জন্মস্থান, লণ্ডনত শিক্ষাগ্ৰহণ, নাগপুৰত দীক্ষালাভ, 26 আলিপুৰ ৰোড নতুন দিল্লীত তেওঁৰ মহাপৰিনিৰ্বাণ ঘটিল আৰু মুম্বাই য'ত তেওঁৰ অন্তিম সংস্কাৰ কৰা হ'ল। এইসমূহ পবিত্ৰ স্থান। এই পঞ্চতীৰ্থৰ বিকাশৰ বাবে আমি অহৰহ প্ৰচেষ্টা চলাই আছো। মই সৌভাগ্যৱান যে এইবাৰ 14 এপ্ৰিলৰ দিনা মোৰ পূজনীয় বাবাচাহেব আম্বেদকাৰৰ জন্মস্থান মহুলৈ যোৱাৰ সৌভাগ্য ঘটিছে। এজন উত্তম নাগৰিক হোৱাৰ ক্ষেত্ৰত বাবাচাহেব আম্বেদকাৰে আমাক বহুতখিনি দি থৈ গৈছে। সঠিক পথেৰে আগুৱাই এগৰাকী উত্তম নাগৰিক ৰূপে গঢ়ি তুলি আমি তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাব পাৰোঁ। কেইদিনমান পাছতে বিক্ৰম সংবতৰ আৰম্ভণি হ'ব। নতুন বিক্ৰম সংবত আহিব। বেলেগ বেলেগ ৰাজ্যত ইয়াত বেলেগ বেলেগ ৰূপে উদযাপন কৰা হয়। কোনোৱে ইয়াক নৱ সংবৎসৰ বুলি কয়, কোনোৱে কয় গুড়ি পৰৱা বুলি, কোনোৱে কয় বৰ্ষ প্ৰতিপদ বুলি, কোনোৱে আকৌ উগাদি বুলি কয়। কিন্তু হিন্দুস্তানৰ প্ৰতিখন ৰাজ্যৰ প্ৰায় প্ৰতি স্থানতেই ইয়াৰ মহত্ব আছে। নৱবৰ্ষৰ বাবে মই সকলোকে বহুত বহুত শুভকামনা যাচিছোঁ। আপোনাসবে জানেই মই আগৰবাৰ কৈছিলোঁ মোৰ মন কী বাত আপোনাৰ সুবিধা অনুযায়ী য'তে ত'তে যিকোনো সময়ত প্ৰায় 20 ভাষাত আপুনি আপোনাৰ মোবাইল ফোনতো শুনিব পাৰে। কেৱল আপুনি এটা মিছ কল কৰিলেই হ'ল। আৰু মই আনন্দিত যে এমাহো হোৱা নাই এই সেৱাৰ সুবিধা প্ৰায় 35 লাখ লোকে গ্ৰহণ কৰিছে। আপুনিও নম্বৰটো লিখি লওক 8190881908। পুনৰ কৈছোঁ 8190881908। আপুনি মিছ কল কৰি যেতিয়াই আপোনাৰ মন যায় আপোনাৰ নিজৰ ভাষাত পুৰণি মন কী বাত শুনিব পাৰিব। আপোনালোকৰ সংস্পৰ্শত থাকিবলৈ পালে মই নথৈ আনন্দিত হ'ম। মোৰ প্ৰিয় দেশবাসী, আপোনাসবক বহুত বহুত শুভকামনা, বহুত বহুত ধন্যবাদ।
শ্ৰোতাসকলে, ইমানপৰে আজি দিনৰ 11 বজাত প্ৰচাৰিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ অসমীয়া ৰূপান্তৰ শুনিলে। এই অনুষ্ঠান অসমৰ আটাইকেইটি অনাতাঁৰ কেন্দ্ৰই ৰিলে কৰি শুনালে।